আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ আজি দিল্লীৰ নিগমবোধ ঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন, অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন জিলাত নতুন ৰেচন কাৰ্ড বিতৰণ, অসম আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ, গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলা 2024ৰ আজি দ্বিতীয় দিন, গ্ৰন্থ প্ৰকাশৰ দায়বদ্ধতা, প্ৰচাৰ আৰু কৌশল অৱলম্বন বিষয়ক আলোচনাচক্ৰ সম্পন্ন, আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন টেষ্টৰ তৃতীয় দিনৰ খেলৰ সামৰণিত ভাৰতৰ প্ৰথম ইনিংছত 9টা উইকেটৰ বিনিময়ত 358 ৰাণ সংগ্ৰহ। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ শেষকৃত্য আজি সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হয়। শেষকৃত্যৰ পূৰ্বে শিখ পুৰোহিত আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে গুৰুবাণী পাঠ কৰে। তিনিওটা বাহিনীৰ সন্মিলিত গাৰ্ড অৱ অনাৰেৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নড্ডা আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ডঃ সিঙৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু অন্যান্য নেতাসকলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰে। ডঃ মনমোহন সিঙৰ অন্তিম বিদায় অনুষ্ঠানত উপস্থিত থাকি নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাসকলৰ ভিতৰত অন্যতম আছিল ভূটানৰ ৰজা জিগমে খেচাৰ নামগিয়াল ৱাংচুক। স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌসেনাধ্যক্ষ এডমিৰেল দীনেশ কে ত্ৰিপাঠী, বায়ুসেনাধ্যক্ষ এয়াৰ চীফ মাৰ্চেল অমৰপ্ৰীত সিং আৰু মৰিছাছৰ বিদেশ মন্ত্ৰী ধনঞ্জয় ৰামফুলেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ আগতে ডঃ মনমোহন সিঙৰ নশ্বৰ দেহ পুষ্পসজ্জিত বাহনেৰে শোভাযাত্ৰা কৰি মতিলাল নেহৰু মাৰ্গৰ বাসভৱনৰ পৰা আকবৰ ৰোডত থকা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ নিয়া হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰয়াত প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ সমাধি নিৰ্মাণৰ বাবে দিল্লীৰ এডোখৰ সুবিধাজনক স্থানত ভূমি আবণ্টনত অনুমোদন জনাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উদ্যোগত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয়। ওদালগুৰি জিলাৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ 1739টা পৰিয়ালৰ মাজত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত অধ্যক্ষ দৈমাৰীয়ে কয় যে চৰকাৰে গ্ৰহণ কৰা সকলো আঁচনিৰ বাবে ৰেচন কাৰ্ডক মূল প্ৰমাণপত্ৰ হিচাপে বিবেচনা কৰা হ'ব। নলবাৰীত আয়োজিত এটা অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নতুন ৰেচন কাৰ্ড আৰু ই ৰিক্সা বিতৰণ কৰে। ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত নতুন ৰেচন কাৰ্ড বিতৰণৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত 2023-24 বৰ্ষত নতুনকৈ 42,85,745 নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ ফলত জিলাখনত সৰ্বমুঠ উপকৃত পৰিয়ালৰ সংখ্যা 24,746লৈ বৃদ্ধি পাইছে। কলিয়াবৰত নতুনকৈ 3,238টা পৰিয়ালৰ মাজত আজি ৰেচন কাৰ্ড বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে। বৰপেটা জিলাৰো 4টা বিধানসভা সমষ্টিত নতুনকৈ আবণ্টিত ভাৰতীয় ৰেচন কাৰ্ডসমূহ বিতৰণ কৰা হয়। বৰপেটাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী নন্দিতা গাৰ্লুচাই 3,361গৰাকী হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কৰে। তেওঁ এই কাৰ্ডৰ জৰিয়তে দুখীয়া পৰিয়াল সমূহে কি কি সুবিধা লাভ কৰিব সেই সম্পৰ্কে ব্যাখ্যা কৰে। মৰিগাঁৱৰ ভূৰবন্ধাৰ ৰাস মন্দিৰ পৰিসৰত অনুষ্ঠিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত সমষ্টিটোৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজিৰ কাৰ্যসূচীত মৰিগাঁও সমষ্টিৰ মুঠ 14,324গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হয়। দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিত নতুনকৈ বাছনিপ্ৰাপ্ত হিতাধিকাৰীসকলৰ মাজত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মঙলদৈ বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ লগতে আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অসম আৰক্ষীয়ে আজি ৰাজ্যৰ বিভিন্ন অঞ্চলত অভিযান চলাই মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰে। মঙলদৈৰ খাৰুপেটীয়াত গুৱাহাটীৰ পৰা অহা এখন বাছত তালাচী চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ মাদক দ্ৰব্যসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। একেদৰে নগাঁৱৰ কচুৱাত গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰীক কচুৱা আৰক্ষীয়ে আটক কৰিবলৈ সমৰ্থ হয়। জিলাখনৰ ৰূপহীহাটতো আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্য থকা 5টা কণ্টেইনাৰসহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। অধিক তথ্য আহৰণ কৰিবলৈ আৰক্ষীয়ে সম্প্ৰতি সৰবৰাহকাৰীকেইজনক জেৰা অব্যাহত ৰাখিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে অৰুণিমা গোস্বামীয়ে।
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত 12-দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত অসম গ্ৰন্থমেলা 2024ৰ আজি দ্বিতীয় দিন। কালি আনুষ্ঠানিকভাৱে মুকলি কৰা গ্ৰন্থমেলাত আজি গ্ৰন্থ প্ৰকাশৰ দায়বদ্ধতা, প্ৰচাৰ আৰু কৌশল অৱলম্বন বিষয়ক আলোচনাচক্ৰ সম্পন্ন হয়। আলোচনাচক্ৰখন সন্দৰ্ভত উদ্যোক্তাসকলৰ তৰফৰ পৰা অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ধীৰাজ গোস্বামীয়ে আমাৰ সংবাদদাতা হেমন্ত বৰাক এনেদৰে কয়।
যোৱাকালি আমাৰ 3 বজাত মাননীয় শিক্ষামন্ত্ৰীয়ে গ্ৰন্থমেলাখন উদ্বোধন কৰে আৰু তাৰে বহুকেইজন বিশিষ্ট ব্যক্তি আছিলে। দিল্লীৰ পৰা আছিলে সেন গুপ্ত নামৰ এজন ৰাইটাৰ, তেখেতো আছে। আৰু যোৱাকালি আমাৰ কালচাৰেল শ্ব'টো প্ৰধানমন্ত্ৰীৰ বিয়োগৰ কাৰণে 1 মিনিট মৌন প্ৰাৰ্থনা কৰা হয় আৰু কালচাৰেল শ্ব' বাদ দি প্ৰতিযোগিতাখন চলে তেনেকুৱা। আৰু যোৱাকালিৰ পৰা আমাৰ এই খানাপাৰা বাকৰিত সাংঘাতিক ভিৰ দেখিবলৈ পাইছো গ্ৰন্থপ্ৰেমীৰ, আৰু এটা শুভ লক্ষণ বুলি ভাবো। আৰু আজি দ্বিতীয় দিনেও খুব মানুহে ভৰি আছে ৰাতিপুৱাৰ পৰা। আমি ধৰক 10 কোটি টকাৰ কিতাপ বিক্ৰী কৰাৰ কথা ভাবিছো, সেইটো বোধহয় আমাৰ আশা, সেই আশাটো সাকাৰ হ'ব বুলি আমি আশা কৰো। আজি আছিলে আমাৰ প্ৰকাশক বিক্ৰেতা 7জনক আমি সম্বৰ্ধনা জনাইছিলো। তেখেতসকলে বহু দিন মানে বহু সেই কাম কৰি আহিছিলে, তেখেতসকলৰ সন্মানাৰ্থে আমি সম্বৰ্ধনা সভা কৰিছিলো। আজি আৰু এখন কৰিছিলো আমাৰ দিল্লীৰ ফেডাৰেশ্যন অফ ইণ্ডিয়ান পাব্লিচাৰ এছ'চিয়েচনৰ সভাপতি এছ কে ঘাই আহিছিলে আৰু NBTৰ দীপ শইকীয়া আহিছিলে। তেখেতৰ মানে এখন কিতাপৰ কেনেকৈ প্ৰকাশ কৰিব লাগে, কেনেকৈ ব্যৱসায় কৰিব, এই বিষয়ে এখন ছেমিনাৰ হৈছিলে। আৰু ছেমিনাৰৰ আগে আগে আমাৰ পদ্মশ্ৰী ডন ভূঞাৰ এটা পজাবলী নৃত্যৰে এই অনুষ্ঠানটো আৰম্ভ কৰা হৈছিল।
আজি সন্ধিয়া গ্ৰন্থমেলা প্ৰাংগণত অন্তৰংগ আলাপৰ আয়োজন কৰা হৈছে। ডঃ সমুদ্ৰগুপ্ত কাশ্যপে পৰিচালনা কৰিবলগীয়া এই অন্তৰংগ আলাপত অধ্যাপক, বিশিষ্ট লেখক, সাংবাদিক হিন্দুল সেনগুপ্ত অতিথি হিচাপে উপস্থিত থাকিব। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লুচাই আজি বৰপেটাত ৰামৰাই ষ্টেডিয়ামৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। উল্লেখযোগ্য যে বিগত 37 বছৰতকৈ অধিক সময়জুৰি নিৰ্মীয়মান অৱস্থাত থকা ষ্টেডিয়ামখন সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰে ক্ৰীড়া নীতিৰ অধীনত শেহতীয়াকৈ 11 কোটি টকা আবণ্টন দিয়ে। ইয়াৰ পাছৰে পৰা দ্ৰুতগতিত নিৰ্মাণ কাৰ্য অব্যাহত থকা ষ্টেডিয়ামখন পৰিদৰ্শন কৰি আজি মন্ত্ৰী গাৰ্লুচাই ফেব্ৰুৱাৰী মাহত ষ্টেডিয়ামখনৰ পেভিলিয়ন সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। ষ্টেডিয়ামখনে জিলাখনক ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। যোৱা 26 নৱেম্বৰৰ সন্ধিয়া ধুবুৰী জিলাৰ ৰাণীগঞ্জ বজাৰৰ SBI গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে এজন ব্যক্তিক আটক কৰিছে। জিলাখনৰ বিলাচীপাৰাৰ পাইকান্দাৰা গাঁৱত আৰক্ষীৰ সৈতে লগা সংঘৰ্ষত অভিযুক্ত নূৰ কালাম নামৰ ব্যক্তিজনক আটক কৰা হয়। আৰক্ষীয়ে আহত অভিযুক্তজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাইছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ধুবুৰী জিলাৰ সমীপৱৰ্তী তথা BTAD-ৰ অন্তৰ্গত পৰ্বতজৰা বন সংমণ্ডলৰ অধীনৰ ৰূপচিত থকা হাৰেশ্বৰ বিলত দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ আগমন ঘটা পৰিলক্ষিত হৈছে। নৱেম্বৰ মাহৰ পৰা ছাইবেৰিয়া, জাপান, মংগোলীয়া, লাওছ আদি দেশৰ পৰা পিণ্টেল, ৰেড ক্ৰিষ্টেড পৰ্চাৰ্ড, গাডোৱাল, স্পটবিল, ব্লেকহেডেড আইবিছকে ধৰি বিভিন্ন সৰু ডাঙৰ হাঁহৰ প্ৰজাতিৰ পৰিভ্ৰমী চৰাইয়ে হাৰেশ্বৰ বিলত বিচৰণ কৰা দেখিবলৈ পোৱা গৈছে। পৰিভ্ৰমী চৰাইৰ চোৰাং চিকাৰ ৰোধ কৰাৰ কাৰণে অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী ৰাইজে পক্ষী সুৰক্ষা আৰু সংৰক্ষণ ভিত্তিত সামুদায়িক কাৰ্যপন্থা লোৱা বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত ধুবুৰী আৰু পৰ্বতজোৰা বন বিভাগেও সহযোগ আগবঢ়াইছে। উত্তৰ পূব সীমান্ত ৰেলৱে কোভিডৰ সময়ছোৱাৰ পৰা বিশেষ ৰেলগাড়ীৰূপে চলাচল কৰাই থকা 60খন ৰেলগাড়ীক পুনৰ ইয়াৰ পূৰ্বৰ নম্বৰেৰে চলাচল কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ভিতৰত তিনিচুকীয়া সংমণ্ডলৰ অধীনৰ 4 ৰেলগাড়ী, লামডিং সংমণ্ডলৰ অধীনৰ 19 ৰেলগাড়ী, ৰঙিয়া সংমণ্ডলৰ অধীনৰ 10 ৰেলগাড়ী, আলিপুৰদুৱাৰ সংমণ্ডলৰ অধীনৰ 6 আৰু কাটিহাৰ সংমণ্ডলৰ অধীনৰ 21 ৰেলগাড়ী আছে। পুৰণি নম্বৰ পুনৰ প্ৰৱৰ্তিত হোৱা ৰেলগাড়ীসমূহৰ ভিতৰত নিউ বঙাইগাঁও আৰু গুৱাহাটীৰ মাজত চলাচল কৰা 55801 আৰু 55802 মানস ৰাইন ৰেলগাড়ী, শিমলুগুৰি আৰু ডিব্ৰুগড়ৰ মাজত চলাচল কৰা 55909 আৰু 55910, মাকুম আৰু ডাঙৰীৰ মাজত চলাচল কৰা 75904 আৰু 75905 ৰেলগাড়ী, গুৱাহাটী আৰু মৈৰাবাৰীৰ মাজত চলাচল কৰা 55603 আৰু 55604 ৰেলগাড়ী, গুৱাহাটী আৰু মেন্দিপথাৰৰ মাজত চলাচল কৰা 55619 আৰু 55620 ৰেলগাড়ী, ৰঙিয়া আৰু ডেকাৰগড়ৰ মাজত চলাচল কৰা 55821 আৰু 55822 ৰেলগাড়ী কেইখনো আছে। উল্লেখযোগ্য যে 2022 ৰেল মন্ত্ৰালয়ে সমগ্ৰ দেশৰে ৰেলগাড়ীসমূহৰ পুৰণি যাত্ৰাৰ সালসলনি ঘটাইছিল। ৰাজ্য চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ উদ্যোগত হোজাৰ বিবেকানন্দ ক্ৰীড়াংগণত আজি ই ৰিক্সা বিতৰণ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি অসম ভাষিক সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱ, হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীকে ধৰি বিশিষ্ট ব্যক্তিসকলে ক্ষুদ্ৰ উদ্যোগ আৰু উদ্যমিতাই যুৱ সমাজৰ বিকাশ সাধনত সহায় কৰিব বুলি মন্তব্য কৰে। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ, আহক সংগীতা শৰ্মাৰ ওচৰলৈ।
তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাবিংশতিতম সমাৱৰ্তনত পৌৰহিত্য কৰিবলৈ শোণিতপুৰ জিলাত উপস্থিত হোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দুপৰীয়া এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলা উপায়ুক্ত অংকুৰ ভঁৰালীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ৰাজ্যপালগৰাকীয়ে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰববীসকলৰ লগত চৰকাৰী উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে। পৰ্যালোচনা সভাৰ পাছত ৰাজ্যপাল শ্ৰী আচাৰ্যই সাংবাদিকসকলৰ আগত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ ৰূপায়ণৰ বিষয়ে উল্লেখ কৰি কামৰ অগ্ৰগতি সম্পৰ্কে সন্তোষ প্ৰকাশ কৰে। ডিব্ৰুগড়ৰ মানকটা চাহবাগিচা খেলপথাৰত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 77সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা আৰু পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰী শ্ৰী বৰাই ভাষা সাহিত্যৰ বিকাশৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ বিভিন্ন দিশত চাহ জনগোষ্ঠীৰ লোকসকলে আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰে। ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন টেষ্টৰ তৃতীয় দিনৰ খেলৰ সামৰণি পৰলৈকে আজি প্ৰথম ইনিংছত 9 উইকেট হেৰুৱাই 358 ৰাণ সংগ্ৰহ কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত 474 ৰাণতকৈ বৰ্তমান 116 ৰাণত পিছপৰি আছে। পোহৰ কম হোৱাৰ বাবে আজি খেল নিৰ্ধাৰিত সময়তকৈ কিছু পূৰ্বে সামৰিবলগীয়া হয়। দিনান্তত নীতিশ কুমাৰ ৰেড্ডী 105 আৰু মহম্মদ ছিৰাজ 2 ৰাণ কৰি খেলি আছিল। টেষ্ট ক্ৰিকেটত নীতিশ কুমাৰৰ এয়া হৈছে প্ৰথমটো শতক। ইয়াৰ পূৰ্বে ভাৰতে কালি 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 164 ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰে। এই 5খনীয়া শৃংখলাত দুয়োটা দলে বৰ্তমানলৈকে 1খনকৈ খেলত জয়লাভ কৰিছে। যোৱা নিশা দেহাৱসান ঘটা কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ প্ৰাক্তন সঞ্চালক অধ্যাপক অনিল গোস্বামীৰ শেষকৃত্য আজি বিয়লি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয়। ইয়াৰ আগেয়ে কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী তাৰকা গৃহত তেওঁৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে যোৱা নিশা গুৱাহাটীৰ শিলপুখুৰীৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰা শিক্ষাবিদগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল 89 বছৰ। 1991 চনৰ পৰা 1993 চনলৈ তেতিয়াৰ কটন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা ডক্টৰ গোস্বামী মহাবিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰববী পদতো অধিষ্ঠিত আছিল। ডক্টৰ গোস্বামীৰ দূৰদৰ্শী প্ৰচেষ্টাতে কটন মহাবিদ্যালয়ে স্নাতকোত্তৰ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান হিচাপে গঢ় লৈ উঠিছিল। শিৱসাগৰ জিলাৰ জয়সাগৰ কাৰেং তিনিআলিৰ বাসিন্দা তথা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া হিমকান্ত দাসৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 78 বছৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাতত সংবাদ মাধ্যমৰ প্ৰচাৰ বিমুখ তিনিগৰাকী ব্যক্তিৰ সৈতে আলোচনাৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানৰ আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। অনুষ্ঠান চলি থকা সময়ত আগ্ৰহী শ্ৰোতাই 03612662876 অথবা 2662325 নম্বৰ দুটাত ফোন কৰি তিনিওগৰাকী অতিথিৰ সৈতে কথা পাতিব পাৰিব। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ আজি দিল্লীৰ নিগমবোধ ঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন। অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন জিলাত নতুন ৰেচন কাৰ্ড বিতৰণ। অসম আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ। গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলা 2024ৰ আজি দ্বিতীয় দিন গ্ৰন্থ প্ৰকাশৰ দায়বদ্ধতা, প্ৰচাৰ আৰু কৌশল অৱলম্বন বিষয়ক আলোচনা চক্ৰ সম্পন্ন আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন টেষ্টৰ তৃতীয় দিনৰ খেলৰ সামৰণিত ভাৰতৰ প্ৰথম ইনিংছত 9টা উইকেটৰ বিনিময়ত 358 ৰাণ সংগ্ৰহ।